আকাশবাণী গুৱাহাটী। দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, পশ্চিমবংগত প্ৰথম পৰ্যায়ৰ লগতে তামিলনাডুৰ একক পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অব্যাহত। দিনৰ 11 বজালৈ পশ্চিমবংগত 41.11 আৰু তামিলনাডুত 37.56% ভোটদান। 4 মেত হ'বলগীয়া ভোটগণনাৰ বাবে পৰহিলৈ গুৱাহাটীত প্ৰথমখন ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা। বিশিষ্ট সাংবাদিক নিবন্ধকাৰ নিত্য বৰাৰ শেষকৃত্য। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি। পশ্চিমবংগ বিধানসভাৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে। সন্ধিয়া 6 বজাত ভোটগ্ৰহণৰ সামৰণি পৰিব। প্ৰথম পৰ্যায়ত 16খন জিলাৰ 152টা সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হৈছে। জিলাসমূহ হৈছে দাৰ্জিলিং, কালিম্পং, জলপাইগুৰি, আলিপুৰদুৱাৰ, কোচবিহাৰ, উত্তৰ আৰু দক্ষিণ দিনাজপুৰ, মালদা, মুৰ্ছিদাবাদ, বীৰভূম, পশ্চিম বৰ্ধমান, পুৰুলীয়া, বানকুৰা, ঝাৰগ্ৰাম, পশ্চিম মেদিনীপুৰ আৰু পূব মেদিনীপুৰ। এই পৰ্যায়ৰ নিৰ্বাচনত 1478গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হৈছে। 152টা সমষ্টিত 44,000 ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু ইয়াৰে 7,384 অতি স্পৰ্শকাতৰ নাইবা জটিল বুলি চিনাক্ত কৰা হৈছে। ভোটকেন্দ্ৰসমূহৰ ভিতৰত 5,444টা ভোটকেন্দ্ৰ মহিলাই পৰিচালনা কৰিছে। ৰাজ্যখনত 3,60,00,000ৰ অধিক ভোটদাতাই আজি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিছে। নিৰ্বাচন আয়োগে এই ভোটগ্ৰহণ প্ৰক্ৰিয়া নিয়াৰিকৈ পৰিচালনাৰ বাবে কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ 2,407টা কোম্পানীৰ 2,40,000ৰো অধিক জোৱান নিয়োগ কৰিছে। তদুপৰি দ্ৰুত সঁহাৰি দলো ভোটকেন্দ্ৰসমূহত নিয়োগ কৰা হৈছে। ভোটগ্ৰহণৰ সময়ছোৱাত যিকোনো ওজৰ আপত্তিৰ বাবে আয়োগে 1800-3-45-0008 টোল ফ্ৰী নম্বৰ আৰু ইমেইল আইডি মুকলি কৰিছে। আটাইবোৰ ভোটগ্ৰহণ কেন্দ্ৰতে ৱেবকাষ্টিঙৰ ব্যৱস্থা কৰাৰ লগতে ভোটদাতাসকলৰ বাবে প্ৰয়োজনীয় সা সুবিধা ৰখা হৈছে। ভোটকেন্দ্ৰসমূহৰ বাহিৰত মোবাইল ফোন ৰখাৰ ব্যৱস্থা কৰা হৈছে। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনত দিনৰ 11 বজালৈ 41.11% ভোটদাতাই ভোটৰ অধিকাৰ সাব্যস্ত কৰিছে। পশ্চিম মেদিনীপুৰত সৰ্বাধিক 44.69% ভোটদান হৈছে। তামিলনাডু বিধানসভাৰ 234খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হৈছে। সন্ধিয়া 6 বজাত ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ অন্ত পৰিব। অৱশ্যে 6 বজাৰ পূৰ্বে শাৰীত থিয় হৈ থকা ভোটদাতাসকলক নিৰ্ধাৰিত সময়ৰ পাছতো ভোটদান কৰিবলৈ দিয়া হ'ব। আজি ভোটগ্ৰহণত 5,73,00,000ৰ অধিক ভোটদাতাই 4,023গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভাগ্য নিৰ্ণয় কৰিব। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি ৰাজ্যখনত দিনৰ 11 বজালৈ 37.56% ভোটদান হৈছে। ৰাজ্যখনৰ ভিতৰত এতিয়ালৈকে নমক্কলত সৰ্বাধিক 41.41% ভোটদাতাই গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিছে। ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া অৰ্চনা পাটনায়কে প্ৰকাশ কৰা মতে ভোটগ্ৰহণ শান্তিপূৰ্ণ, সুশৃংখল আৰু নিয়াৰিকৈ পৰিচালনাৰ বাবে নিৰ্বাচন আয়োগে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজ্যখনত 75,000ৰো অধিক ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰি তোলাৰ বাবে কমেও 84,000 আৰক্ষীৰ লোক নিয়োগ কৰাৰ লগতে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী আৰু CRPFৰ 300টা কোম্পানী নিয়োগ কৰা হৈছে। নিৰ্বাচন আয়োগে 4 মেত হ'বলগীয়া ভোটগণনাৰ বাবে পৰহিলৈ গুৱাহাটীত প্ৰথমখন ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত কৰিব। এই কৰ্মশালাত ৰাজ্যৰ প্ৰতিখন জিলাৰ আয়ুক্ত, প্ৰতিটো বিধানসভা সমষ্টিৰ বাবে নিয়োজিত ৰিটাৰ্ণিং বিষয়া আৰু জিলা নিৰ্বাচন বিষয়াসকল উপস্থিত থাকিব। পৰৱৰ্তী পৰ্যায়ত 27 এপ্ৰিলৰ পৰা জিলাই জিলাই ভোটগণনাকাৰী বিষয়াসকলৰ প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। ভোটগণনাৰ সময়ত প্ৰতিখন গণনা মেজত ন্যূনতম 3জনকৈ বিষয়া থাকিব। জিলা সদৰসমূহত স্থাপন কৰা ষ্ট্ৰংৰুমৰ কাষতে সাজু কৰা প্ৰতিটো গণনা কক্ষৰ বাবে নিয়োজিত মাইক্ৰ অবজাৰভাৰ সকলো গণনা কাৰ্যত উপস্থিত থাকিব। তদুপৰি ডাক বেলট গণনাৰ বাবে সুকীয়া কক্ষ থাকিব। প্ৰতিটো বিধানসভা সমষ্টিৰ ডাক বেলট গণনাৰ বাবে গণনা কক্ষসমূহত সুকীয়াকৈ 6খন পৰ্যন্ত মেজ ৰখাৰ ব্যৱস্থা কৰা হৈছে। ইয়াৰ বাবে সংশ্লিষ্ট বিষয়াসকলক জিলা পৰ্যায়ত প্ৰশিক্ষণ দিয়া হ'ব। ৰাজ্যৰ বিশিষ্ট সাংবাদিক, অসমীয়া প্ৰতিদিন কাকতৰ প্ৰাক্তন সম্পাদক, নিবন্ধকাৰ নিত্য বৰাৰ আজি নৱগ্ৰহ শ্মশানত শেষকৃত্য কৰা হৈছে। নৱগ্ৰহ শ্মশানত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত আয়ুক্ত বুবুল বৈশ্য, সহকাৰী আয়ুক্ত নীলম গাৰ্গৰ লগতে অনেক গুণমুগ্ধই সাংবাদিকগৰাকীলৈ শেষ শ্ৰদ্ধা নিবেদন কৰে। অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত বিধানসভাৰ উপাধ্যক্ষ ডাঃ নুমল মমিন, বিশিষ্ট শিক্ষাবিদ ডঃ অমৰজ্যোতি চৌধুৰী, চিন্তাবিদ ময়ূৰ বৰা, লেখিকা মাইনী মহন্ত, অসম শিশু সাহিত্য ন্যাসৰ সচিব ঋষিকেশ গোস্বামী, পদ্মশ্ৰী সন্মানেৰে সন্মানিত নুৰুদ্দিন আহমেদকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। ইয়াৰ আগেয়ে দিনৰ 10 বজা পৰ্যন্ত বৰাৰ গান্ধীবস্তি বাসগৃহত গুণমুগ্ধসকলে তেওঁলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে কালি যোৰহাটৰ এখন ব্যক্তিগত চিকিৎসালয়ত জ্যেষ্ঠ সাংবাদিকগৰাকীৰ দেহাৱসান ঘটে। বিগত কিছুদিন ধৰি সাংবাদিকগৰাকী চিকিৎসাধীন হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 82 বছৰ। 1944 চনৰ 1 ছেপ্টেম্বৰত শোণিতপুৰ জিলাৰ জামুগুৰিহাটত জন্মগ্ৰহণ কৰা বৰাই কেইবাখনো গ্ৰন্থ ৰচনা আৰু সম্পাদনা কৰিছিল। 2018 চনত অসম সাহিত্য সভাই তেওঁক লক্ষ্মীনাথ ফুকন সাংবাদিকতা বঁটাৰে সন্মানিত কৰিছিল। সাংবাদিকগৰাকীৰ নশ্বৰ দেহ কালি নিশাৰ ভাগত গুৱাহাটীলৈ অনা হয়। তেওঁৰ মৃত্যুত সংবাদ জগতৰ সৈতে জড়িত বিশিষ্ট ব্যক্তিসকলৰ লগতে বহু লোকে শোক প্ৰকাশ কৰিছে। আপোনালোকে দুপৰীয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত আজি পুনৰ শুনানি অনুষ্ঠিত হৈছে। অভিযুক্ত মহন্তৰ জামিন আবেদন সন্দৰ্ভত কালি আদালতে শুনানি গ্ৰহণ কৰে যদিও সময়ৰ অভাৱত সেয়া সম্পূৰ্ণ নোহোৱাৰ বাবে আজি পুৱাৰ ভাগৰ পৰা পুনৰ শুনানি অনুষ্ঠিত হৈছে। কালিৰ এই শুনানি সন্দৰ্ভত এগৰাকী চৰকাৰী অধিবক্তাই এইদৰে কয়।
সিদ্ধাৰ্থ যিখন বেইল পিটিশ্যন ফাইল কৰিছিল তাত তেখেতে কিছুমান ভুল কৰিছিল, ভুল কৰাৰ বাবে সেইখন আপোনাৰ নতুনকৈ ফাইল কৰিব দিছে তেখেতক। আৰু সাধাৰণতে যেতিয়া এজন এডভকেট নিয়োগ কৰে তেতিয়া আমি ভাবোঁ যে তেখেতৰ পৰিয়ালে কৰিছে, কাৰণ আজি তেখেতে বেইল হিয়াৰিং যোনটো আছিলে আপোনাৰ শ্যামকুমাৰ মহন্ত তেখেত আহিছে, প্ৰাণবৰা ছাৰ আহিছে, তো তেখেতে আজি বেইল হিয়াৰিংটো তেখেতে মুখ কৰিছে। ৰাজীৱ বেনাৰ্জী আপোনাৰ ভিডিঅ' কনফাৰেন্সৰ থ্ৰুদি দেখিছোঁ তেখেতক, ভিডিঅ' কনফাৰেন্সত তেখেতে আছে আৰু ইপিনে প্ৰাণবৰা ছাৰে ইয়াত ফিজিকেলি আৰ্গুমেণ্টো কৰিছে। ছেকেণ্ড হাফত গোটেই আপোনাৰ হিয়াৰিংটো খতম হ'ব লাগে আৰু তেখেতে অনাৰেবল জাজে জাজমেণ্ট ৰিজাৰ্ভ কৰিব পাৰে।
গোলাঘাট জিলাৰ মেৰাপানীত আৰক্ষীয়ে অভিযান চলাই নাগালেণ্ডলৈ গোপনে সৰবৰাহ কৰাৰ বাবে অনা বৃহৎ পৰিমাণৰ অৰুণাচলৰ সুৰা জব্দ কৰিছে। এখন ট্ৰাকত চিমেণ্টৰ বস্তাৰ মাজত লুকুৱাই অনা অৱস্থাত সুৰাখিনি জব্দ কৰা হয়। এই চিমেণ্টসমূহ তেজপুৰৰ বালিপৰাৰ পৰা উঠোৱা হৈছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে। আৰক্ষীয়ে ট্ৰাকখন জব্দ কৰাৰ লগতে চালক আৰু হেণ্ডিমেনক গ্ৰেপ্তাৰ কৰে। জব্দ কৰা সুৰাখিনিৰ বজাৰ মূল্য 15 লাখ টকাৰো অধিক হ'ব বুলি আৰক্ষীয়ে অনুমান কৰিছে। চিৰাং জিলাৰ ৰুণিখাটাত সংঘটিত হিংসাত্মক ঘটনা সন্দৰ্ভত আজি দিনৰ 11 বজাৰ পৰা সাক্ষ্য আৰু জবানবন্দী গ্ৰহণ কৰা হৈছে। এই ঘটনাৰ জিলা দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰাৰ বাবে চিৰাং জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ সংগীতা চৰকাৰে জাৰি কৰা নিৰ্দেশ অনুসৰি ঘটনা সন্দৰ্ভত সাক্ষ্য বা জবানবন্দী দিব বিচৰা যিকোনো ব্যক্তি অথবা গোট অনুষ্ঠান আদিয়ে আজি তেওঁৰ ওচৰত জবানবন্দী দিব পাৰিব। ইচ্ছুকসকলে বিয়লি 3 বজাৰ ভিতৰত ৰুণিখাটা বন সংমণ্ডলৰ কাৰ্যালয়ৰ বিপৰীতে থকা বন পৰিদৰ্শন বাংলোত অতিৰিক্ত জিলা দণ্ডাধীশগৰাকীৰ ওচৰত সাক্ষ্য প্ৰদান কৰিব পাৰিব। উল্লেখযোগ্য যে যোৱা 17 এপ্ৰিলত সংঘটিত অপ্ৰীতিকৰ ঘটনা সন্দৰ্ভত এই পৰ্যন্ত 22 জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইপিনে ৰুণিখাটা বন সংমণ্ডল কাৰ্যালয়ত সংঘটিত এই অপ্ৰীতিকৰ ঘটনাক লৈ বিভিন্ন দল সংগঠনে অসন্তুষ্টি ব্যক্ত কৰিছে। অসম চাওতালী সাহিত্য সভাই এই ঘটনাক কঠোৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে ঘটনাটো অতিকৈ দুৰ্ভাগ্যজনক আৰু কোনো কাৰণতে গ্ৰহণযোগ্য নহয় বুলি উল্লেখ কৰে। মণিপুৰৰ থৌবাল জিলাত থকা খেবা সিঙৰ যুদ্ধ স্মাৰকত আজি খংজম দিৱস পালন কৰা হৈছে। 1891 চনত ইংৰাজৰ বিৰুদ্ধে খংজমত হোৱা যুদ্ধত চৰম বলিদান দিয়া সাহসী মণিপুৰী যোদ্ধাসকলৰ স্মৃতিত প্ৰতিবছৰে 23 এপ্ৰিলত এই দিৱস পালন কৰা হয়। মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা আৰু মুখ্যমন্ত্ৰী য়ুমনাম খেমচান সিঙে আজি এই দিৱসৰ কাৰ্যসূচীত অংশ লৈ যুদ্ধ স্মাৰকত শ্বহীদসকলৰ প্ৰতি পুষ্পমাল্য তৰ্পণ কৰে। ইয়াৰ পাছতে টোপধ্বনিৰে বীৰ জোৱানসকলক সন্মান জনোৱা হয়। তদুপৰি এই যুদ্ধৰ স্মৃতিত খংজম নৈত তৰ্পণ কাৰ্যসূচী আৰু এখন নাট মঞ্চস্থ কৰা হ'ব। অনুষ্ঠান নিয়াৰিকৈ আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথসমূহতো জনসাধাৰণৰ সুবিধা হোৱাকৈ সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰা হৈছে। ৰাজ্যখনৰ কেইবাটাও সংগঠনে বন্ধ কাৰ্যসূচী ঘোষণা কৰাৰ পৰিপ্ৰেক্ষিতত এই ব্যৱস্থা লোৱা হৈছে। ৰাজ্য চৰকাৰে এই কাৰ্যসূচীত অংশ ল'বলৈ আগ্ৰহীসকলৰ সুবিধাৰ্থে বিশেষ বাছ চলাচলৰো ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে 1891 চনৰ এই যুদ্ধত মণিপুৰী যোদ্ধাসকলে ইংৰাজৰ বিৰুদ্ধে 8খন যুদ্ধক্ষেত্ৰত যুঁজ দিছিল আৰু খংজমৰ অন্তিমখন যুদ্ধক্ষেত্ৰত দিয়া যুঁজৰ ফলত ৰাজ্যখনে সফলতা লাভ কৰিছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ান চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। পশ্চিমবংগত প্ৰথম পৰ্যায়ৰ লগতে তামিলনাডুৰ একক পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অব্যাহত। দিনৰ 11 বজালৈ পশ্চিমবংগত 41.11 আৰু তামিলনাডুত 37.56% ভোটদান। 4 মে'ত হ'বলগীয়া ভোটগণনাৰ বাবে পৰহিলৈ গুৱাহাটীত প্ৰথমখন ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালা। বিশিষ্ট সাংবাদিক নিবন্ধকাৰ নৃত্য বৰাৰ শেষকৃত্য। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছ মুখামুখি। দুপৰীয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 1:40 বজাত শুনিবলৈ পাব।